কটন কলেজত পঢ়ি থকাৰ সময়ত অতি মৰমৰ বাইদেৱে কমলা বৰুৱাক বিয়া দি উলিয়াই দিয়াৰ কিছুদিনৰ পাছতেই মৃত্যু হোৱাত পাৰ্বতী প্ৰসাদে জীৱনৰ প্ৰথম বজ্ৰাঘাত পাই লিখিছিল জোনাকৰ চকুপানীৰ সাধুকথা।
জোনাক জোনাক শীতল জোনাক, চাই মোৰ চকুলো সৰে, অন্তর মোর উগুল ঠুগুল উদাস আকুল করে, মনত পরে কোনো বাপুরানি জোনা কি বীর ব্যথা, মাধুই মালতি লতার আরর গোপন মিলন কথা, মনৰ মাজত মুখ সোঁৱৰণি অতীত মধুৰ জাগে, বাহিৰত সুদা ৰূপালী জোনাক উৰুঙা উৰুঙা লাগে, জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে, অন্তর মোর উগুল ঠুগুল উদাস আকুল করে, জোনা জোনা শীতল জোনা, সাই মোর সকল হ